طاسين ميم.
تلك آيات الكتاب المبين.
এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত.
نَتْلُو عَلَيْكَ مِنْ نَبَإِ مُوسَى وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ يُؤْمِنُونَ.
আমি তোমাৰ ওচৰত মুছা আৰু ফিৰাউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছো, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে।
إن فرعون علا في الأرض وجعل أهلها شيعا يستضعف طائفة منهم يذبح أبناءهم ويستحيي نساءهم إنه كان من المفسدين.
নিশ্চয় ফিৰাউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
ونريد أن نمن على الذين استضعفوا في الأرض ونجعلهم أئمة ونجعلهم الوارثين.
أرخي دیکھو جيهو کلو دربول کوری رکھا ہوئی سیل آمی خی مانو بلا کرو اپرات انگروہ کوری بے بیساری لو لگو تے تیولو کو نتیتو دان کوری بولوئی ار اتورا دیگاری بانو بلوئی اچھا کوری لو.
ونمكن لهم في الأرض ونري فرعون وهامان وجنودهما منهم ما كانوا يحذرون.
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰাউন হামান আৰু সিহঁতৰ সৈন্য বাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।
وأوحينا إلى أم موسى أن أرضعيه فإذا خفت عليه فألقيه في اليم ولا تخافي ولا تحزني إنا رادوه إليك وجاعلوه من المرسلين.
আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলো যে তাক পিয়া খুওৱা, যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা, লগতে চিন্তিতও নহবা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাসূলসকলৰ অন্তৰ্ভুক্ত কৰিম।
فالتقطه آل فرعون ليكون لهم عدوا وحزنا إن فرعون وهامان وجنودهما كانوا خاطئين.
তাৰপিছত ফিৰাউনৰ পৰিয়ালে তাক সাগৰৰ পৰা তুলি ললে, পৰিণামত তেওঁই সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হ'ল। নিশ্চয় ফিৰাউন হামান আৰু সিহঁতৰ সৈন্য বাহিনী আছিল অপৰাধী।
وقالت امرأة فرعون قرة عين لي ولك لا تقتلوه عسى أن ينفعنا أو نتخذه ولدا
ফিৰাউনৰ স্ত্ৰীয়ে ক'লে, এই শিশুটি মোৰ আৰু তোমাৰ নয়ন প্ৰীতিকৰ, ইয়াক হত্যা নকৰিবা, ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰোঁ। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাছিল।
وأصبح فؤاد أم موسى فارغا إن كادت لتبدي به لولا أن ربطنا على قلبها إن كادت لتبدي به لولا أن ربطنا على قلبها لتكون من المؤمنين
আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন যদি আমি তেওঁ অন্তৰ ক্ষুদ্ৰ কৰি নিদিলোহেঁতেন যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়
وقالت لأخته قصيه فبصرت به عن جنب وهم لا يشعرون
আৰু মুছাৰ বায়েকক ক'লে ইয়াৰ পিছে পিছে যোৱা তেওঁ দূৰৰ পৰা ইয়াক দেখি আছিল কিন্তু শত্ৰুবিলাকে সেয়া উপলব্ধি কৰিব পৰা নাছিল
وحرمنا عليه المراضع من قبل فقالت هل أدلكم على أهل بيت يكفلونه لكم فقالت هل أدلكم على أهل بيت يكفلونه لكم وهم له ناصحون
আৰু আমি পূৰ্বৰে পৰা তেওঁৰ বাবে ধাতৃ স্তন্যপান নিষিদ্ধ কৰি দিছিলোঁ তাৰপিছত মুছাৰ বায়েকে ক'লে মই তোমালোকক এনেকুৱা এটা পৰিয়ালৰ সন্ধান দিমনে যিয়ে তোমালোকৰ হৈ ইয়াক লালন পালন কৰিব আৰু ইয়াৰ মংগলকামী হ'ব
فرددناه إلى أمه كي تقر عينها ولا تحزن ولتعلم أن وعد الله حق ولتعلم أن وعد الله حق ولكن أكثرهم لا يعلمون
তার পিছত আমি তেওঁক উভতাই দিলোঁ তেওঁৰ মাতৃৰ ওচৰলৈ যাতে তেওঁৰ চকু জোৰ যায় আৰু চিন্তিত নহয় আৰু যাতে এইটো জানি লয় যে আল্লাহৰ প্ৰতিশ্ৰুতি সত্য কিন্তু সিহঁতৰ সৰহভাগেই নাজানে
ولما بلغ أشده واستوى آتيناه حكما وعلما وكذلك نجزي المحسنين
আৰু মুছা যেতিয়া যৌৱনত উপনীত হ'ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ'ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ আৰু এইদৰে আমি মুহছিনসকলক পুৰস্কাৰ প্ৰদান কৰোঁ
ودخل المدينة على حين غفلة من أهلها فوجد فيها رجلين يقتتلان هذا من شيعته وهذا من عدوه فاستغاثه الذي من شيعته على الذي من عدوه فاستغاثه الذي من شيعته على الذي من عدوه فوكزه موسى فقضى عليه قال هذا من عمل الشيطان إنه عدو مضل مبين
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে এনেকুৱা এটা সময়ত যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে এজন তেওঁৰ নিজৰ ফৈদৰ আৰু আনজন আছিল শত্ৰুপক্ষৰ এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজৰ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে ফলত সি লগে লগে মৃত্যুবৰণ কৰিলে মুছাই ক'লে এইটো চৈতানৰ কাম নিশ্চয় সি মানুহৰ শত্ৰু তথা প্ৰকাশ্য বিভ্ৰান্তকাৰী
قال رب إني ظلمت نفسي فاغفر لي فغفر له إنه هو الغفور الرحيم
তেওঁ ক'লে হে মোৰ প্ৰতিপালক নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ সেয়ে তুমি মোক ক্ষমা কৰা তাৰপিছত আল্লাহে তেওঁক ক্ষমা কৰিলে নিশ্চয় তেওঁ ক্ষমাশীল পৰম দয়ালু
قال رب بما أنعمت علي فلن أكون ظهيرا للمجرمين
موسى قال هي مور پتبالو تمي جيهتو موك انوگرہ کریسا خي موئے کتیو اپرادی بلا کر خواهی کرنو ہوں
فأصبح في المدينة خائفا يترقب فإذا الذي استنصره بالأمس يستصرخه قال له موسى إنك لغوي مبين
এতেকে ভিত সতর্ক অবস্থাত সেই চহরতে তেওঁ ৰাতি অতিবাহিত কৰিলে হঠাৎ তেওঁ শুনা পালে যিজন ব্যক্তিয়ে যোৱাকালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল সি আকৌ সহায়ৰ বাবে চিঞৰি আছে মুছাই তাক ক'লে নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি
أن أراد أن يبطش بالذي هو عدو لهما قال يا موسى أتريد أن تقتلني قال يا موسى أتريد أن تقتلني كما قتلت نفسا بالأمس إن تريد إلا أن تكون جبارا في الأرض وما تريد أن تكون من المصلحين
এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে তেতিয়া সেই ব্যক্তিয়ে চিঞৰি ক'ব ধৰিলে হে মুছা যোৱাকালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি নিশ্চয় তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ'ব বিচাৰিছা আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব বিচৰা নাই
وَجَاءَ رَجُلٌ مِّنْ أَقْصَى الْمَدِينَةِ يَسْعَى قَالَ يَا مُوسَى إِنَّ الْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ قَالَ يَا مُوسَى إِنَّ الْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَاخْرُجْ إِنِّي لَكَ مِنَ النَّاصِحِينَ
আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক'লে হে মুছা পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে সেয়ে তুমি ওলাই যোৱা নিশ্চয় মই তোমাৰ শুভাকাংক্ষী
فخرج منها خائفا يترقب قال رب نجني من القوم الظالمين
তেতিয়া তেওঁ ভীত সতর্ক অবস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে হে মোৰ প্ৰতিপালক তুমি মোক জালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা
ولما توجه تلقاء مدين قال عسى ربي أن يهديني سواء السبيل
আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক'লে আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব
ولما ورد ماء مدين وجد عليه أمة من الناس يسقون ووجد من دونهم امرأتين تذودان قال ما خطبكما قالتا لا نسقي حتى يصدر الرعاء وأبونا شيخ كبير
যেতিয়া তেওঁ মাদিয়ানৰ কুঁৱাৰ ওচৰ পালেগৈ তাত তেওঁ দেখিবলৈ পালে এডল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি আছে মুছাই ক'লে কি হৈছে তোমালোকৰ সিহঁতে ক'লে পশুপালকসকলে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰো আৰু আমাৰ পিতৃ হৈছে এজন বৃদ্ধ মানুহ
فسقى لهما ثم تولى إلى الظل فقال رب إني لما أنزلت إلي من خير فقير
تتي موسى خيوتر فالور پرا پخو بروك پانی خواله تار پیسو تاو ایدوخر سالو یا هی کوله هی مور پوتی پالو نیچه تمی مور پوتی زیو انو گروه ابتر نو نکرا کیا মই সেইটোৰ মুখাপেক্ষী
فجاءته إحداهما تمشي على استحياء قالت إن أبي يدعوك ليجزيك أجر ما سقيت لنا فلما جاءه وقص عليه القصص قال لا تخف نجوت من القوم الظالمين
فلت كسي خمار بسوتي ناري دزوني ازوني لاسكوريا بحبه تهور سرلي احي كولي اپوني امار پخو بلاكوك پاني پان كوروار كارونه اپوناك پاريسرميك پردان كوربولي مور پتري اپوناك امانتران كوريسه ইয়াৰ পিছত মুছাই তেওঁৰ ওচৰলৈ আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে তেওঁ ক'লে তুমি ভয় নকৰিবা তুমি জালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা
قالت إحداهما يا أبت استأجره إن خير من استأجرت القوي الأمين
নাৰী দুজনীৰ এজনীয়ে ক'লে হে মোৰ পিতৃ আপুনি আমাক শ্ৰমিক হিচাপে নিয়োগ কৰক নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ'ব এওঁ শক্তিশালী বিশ্বস্ত
أريد أن أنكحك إحدى بنتي هاتين على أن تأجرني ثماني حجج فإن أتممت عشرا فمن عندك وما أريد أن أشق عليك ستجدني إن شاء الله من الصالحين
তেওঁ ক'লে মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজো এই চৰ্তত যে তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা সেইটো তোমাৰ ইচ্ছা মই তোমাক কষ্ট দিব নিবিচাৰোঁ ইনশাআল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা
قال ذلك بيني وبينك أيما الأجلين قضيت فلا عدوان علي والله على ما نقول وكيل
موسى قال ঠিক আছে তেনতে এমৰ আৰু আপোনাৰ মাজত বন্দোবস্ত হল এই দুটা মিয়াদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে আমি যি বিষয়ে কথা কৈ আছো আল্লাহে ইয়াৰ কৰ্মবিধায়ক
فلما قضى موسى الأجل وسار بأهله آنس من جانب الطور نارا قال لأهلهم كثوا إني آنست نارا لعلي آتيكم منها بخبر أو جذوة من النار لعلكم تفطلون
এতেকে মুসাই যেতিয়া তেওঁ মিয়াদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে তেতিয়া তেওঁ তুৰ পৰ্বতৰ ফালে জুই দেখা পালে তেওঁ পৰিয়ালবৰ্গক ক'লে তোমালোকে অপেক্ষা কৰা মই জুই দেখিছোঁ সম্ভৱত মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিব পাৰিম নাইবা এডোখৰ অন্ধাৰকে লৈ আহিম যাতে তোমালোকে জুই পোৱাব পাৰা
فَلَمَّا أَتَاهَا نُودِيَ مِنْ شَاطِئِ الْوَادِ الْأَيْمَنِ فِي الْبُقْعَةِ الْمُبَارَكَةِ مِنَ الشَّجَرَةِ أَنْ يَا مُوسَى إِنِّي أَنَا اللَّهُ رَبُّ الْعَالَمِينَ
এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ তেতিয়া উপত্যকাৰ সোঁফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ'ল হে মুছা ময়ে আল্লাহ বিশ্বজগতৰ প্ৰতিপালক
وَأَنْ أَلْقِ عَصَاكَ فَلَمَّا رَآهَا تَهْتَزُّ كَأَنَّهَا جَانٌّ وَلَّى مُدْبِرًا وَلَمْ يُعَقِّبْ Ya Musa, aqbil wa la takhaf innaka minal aminin.
Aru kua hul, tumi tumar lakuti dal nikhep kora. Tar pisot teo jete hei dalok hapor nisena kermer kora dekhile, tete teo pis homoka di lor marile, aru ubhuti nasale. Teo kua hul, he Musa, khonmukhule aha, bhoy nokoriba, nichchoi tumi nirapod.
أسلك يدك في جيبك تخرج بيضاء من غير سوء واضمم إليك جناحك من الرهب فذانك برهانان من ربك إلى فرعون وملئه إنهم كانوا قوما فاسقين
তোমার হাতখন তোমার কাখলেতে থুয়া দেখিবা এইখন ত্রুটিমুক্ত অবস্থাত খুব রুজ্জল হৈ উলাই আহিব লগত ভয় দূর করিবলৈ তোমার বাহুৰে বুকুখন চেপি ধৰা এতেকে এই দুটা হৈছে তোমার প্রতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ ফিৰাউন আৰু তাৰ পৰিষদ বৰ্গৰ বাবে নিশ্চয় খনত হৈছে ফাছে সম্প্ৰদায়
قال رب إني قتلت منهم نفسا فأخاف أن يقتلون
موسى قال هي مو پوٹی پالو نچھو مو خیوتا را جارو خدا کری سلو فلوت مو اخانکا کری سو خیوتا مو خدا کری بساگے
وأخي هارون هو أفصح مني لسانا فأرسله معي يرد أن يصدقني إني أخاف أن يكذبون
أرمول بھٹے هارون متكوي باغمي এতেকে তেওঁ মোৰ সহায়কাৰী ৰূপে প্ৰেৰণ কৰা তেওঁ মোক সমৰ্থন কৰিব নিশ্চয় মই আশংকা কৰোঁ সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব
قال سنشد عضدك بأخيك ونجعل لكما سلطانا فلا يصلون إليكما بآياتنا أنتما ومن اتبعكما الغالبون
الله কলে ঠিক আছে অনতিপলমে আমি তোমার ভাতৃৰ দ্বাৰা তোমার বাহু শক্তিহালি কৰিম আৰু তোমালোক উভয়কে আধিপত্য দান কৰিম ফলত হিয়তে তোমালোকৰ ওচৰ চাপিব নোৱাৰিব আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰাই তোমালোকে আৰু তোমালোকৰ অনুসাৰীসকলে হিয়তৰ ওপৰত বিজয় লাভ কৰিবা
فلما جاءهم موسى بآياتنا بينات قالوا ما هذا إلا سحر مفترى وما سمعنا بهذا في آبائنا الأولين
এতেকে মুসাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহলৈ উপস্থিত হ'ল সিহঁতে ক'লে এয়া অলিক যাদুৰ বাহিৰে আন একো নহয় আৰু আমি আমাৰ পূৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ
وقال موسى ربي أعلم بمن جاء بالهدى من عنده ومن تكون له عاقبة الدار إنه لا يفلح الظالمون
আর موسى কলে মোৰ প্ৰতিপালকে ভালকৈ জানে কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম হ'ব হ'ব নিশ্চয় জালিম সকল সফল নহব
وقال فرعون يا أيها الملأ ما علمت لكم من إله غيري فأوقد لي يا هامان على الطين فاجعل لي صرحا لعلي أطلع إلى إله موسى وإني لأظنه من الكاذبين
ফিরাউনে কলে, হে পরিষদবর্গ, মোর বাহিরে তোমালোকের আন কোনো ইলা থাকিব বলে মই না জানো। এতেকে হে হামান, তুমি মোর বাবে ইট তৈয়ার করা, তারপর মোর বাবে একটা সুউচ্চ প্রাসাদ নির্মাণ করা। সম্ভবত তাত উঠি মই মুসার ইলাহক ভুমুকি মারি চাব পারিম, কিন্তু মোর মতে সি হয়েছে একজন মিছলীয়া ব্যক্তি।
واستكبر هو وجنوده في الأرض بغير الحق وظنوا أنهم إلينا لا يرجعون
فرعون আর তার সৈন্যবাহিনী অন্যায়ভাবে পৃথিবীত অহংকার করেছিল আর সিহঁতে ভাবিছিল যে সিহঁতক আমার ওচৰলৈ উভতাই অনা নহব।
فأخذناه وجنوده فنبذناهم في اليم فانظر كيف كان عاقبة الظالمين
কে আমি তাক আর তার সৈন্যবাহিনী করায়ত্ত করে সাগরত নিক্ষেপ করিল, এটাকে চুয়া জালিমসকলের পরিণাম কেনেকুয়া আছে।
وَجَعَلْنَاهُمْ أَئِمَّةً يَدْعُونَ إِلَى النَّارِ وَيَوْمَ الْقِيَامَةِ لَا يُنصَرُونَ
আর আমি সিহঁতক নেতৃত্ব দান করেছিল, সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহব।
وَأَتْبَعْنَاهُمْ فِي هَذِهِ الدُّنْيَا لَعْنَةً وَيَوْمَ الْقِيَامَةِ هُمْ مِنَ الْمَقْبُوحِينَ
এই পৃথিবীত আমি কিয়ামতৰ পিছত লগাই দিছিলো অবিসম্পাদ আর কিয়ামতৰ দিনা কিয়ামত হব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ مِنْ بَعْدِ مَا أَهْلَكْنَا الْقُرُونَ الْأُولَى بَصَائِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ يَتَذَكَّرُونَ
আর নিশ্চয় পূর্ববর্তী বহু প্রজন্মক বিনাশ করার পিছত আমি মুসাক কিতাব প্রদান করেছিল যিখন আছিল মানব জাতির বাবে জ্ঞান বর্তিকা, পথ নির্দেশ আর অনুগ্রহ স্বরূপ, যাতে সিহঁতে উপদেশ গ্রহণ করে। হে নবী, আমি যেতিয়া মুসাক বিধান দিছিলো তেতিয়া তুমি তুর পর্বতৰ পশ্চিম প্রান্তত উপস্থিত নাছিলা আর প্রত্যক্ষদর্শী সকলের অন্তর্ভুক্ত নাছিলা।
وما كنت ثاويا في أهل مدين تتلو عليهم آياتنا ولكننا كنا مرسلين
প্রকৃততে মুসার পাছত আমি বহু প্রজন্মর আবির্ভাব ঘটাইছিল, সিহঁতর উপরতো বহু যুগ অতিবাহিত হয়ে গেছে, তুমি মাদিয়ানবাসীবিলাকর মাজত উপস্থিত নাছিলা যে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা, মুঠতে আমিহে ৰাসূল প্ৰেৰণকাৰী।
ৱামা কুনতা বিজানিবি ত্বুৰি ইযা নাদাইনা ওয়ালাকিন ৰহমাতাম মিন ৰাব্বিকা লিতুনযিৰা ক্বাওমান মা আতাহুম মিন নাযীৰ لتنذر قوما ما أتاهم من نذير من قبلك لعلهم يتذكرون
এই দরে মুসাক যেতিয়া আমি মাতিছিলো তেতিয়াও তুমি তুর পর্বতৰ ওচৰত উপস্থিত নাছিলা, প্রকৃততে এইটো তোমার প্রতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্রদায়ক সতর্ক কৰিব পাৰা যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোন সতৰ্ককাৰী অহা নাছিল, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
ৱালাউলা আন তুছীবাহুম মুছীবাতু বিমা কদ্দামাত আইদিহিম ফায়াকুলু ৰব্বানা লাউলা আৰছালতা ইলাইনা ৰাসূলা فيقولوا ربنا لولا أرسلت إلينا رسولا فنتبع آياتك ونكون من المؤمنين.
আৰু ৰাসূল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আপদ আহিলে সিহঁতে ক'লেহেঁতেন, হে আমাৰ প্ৰতিপালক, তুমি আমাৰ ওচৰলৈ কিয় ৰাসূল প্ৰেৰণ কৰা নাছিলা? ৰাসূল প্ৰেৰণ কৰিলেহে আমি তোমাৰ নিদৰ্শনসমূহ মানি চলিব পাৰিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন.
فَلَمَّا جَاءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوا لَوْلَا أُوتِيَ مِثْلَ مَا أُوتِيَ مُوسَى أَوَلَمْ يَكْفُرُوا بِمَا أُوتِيَ مُوسَى مِنْ قَبْلُ قَالُوا سِحْرَانِ تَظَاهَرَا وَقَالُوا إِنَّا بِكُلٍّ كَافِرُونَ.
এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ সত্য আহি পালে তেতিয়া সিহঁতে ক'বলৈ ধৰিলে, মুছাক যি দিয়া হৈছিল তেওঁকো তেনেকুৱা নিদৰ্শন কিয় দিয়া নহ'ল? তেন্তে কোৱাচোন, ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল তাক সিহঁতে অস্বীকাৰ কৰা নাছিল নে? সিহঁতে কৈছিল, দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে। লগতে সিহঁতে কৈছিল, নিশ্চয় আমি এটাকো নামানো।
قل فأتوا بكتاب من عند الله هو أهدى منهما أتبعه إن كنتم صادقين.
كوا তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাপ লৈ আহা যিখন পথ নিৰ্দেশত এই দুখনতকৈ উৎকৃষ্ট হ'ব। মই নিজে সেই কিতাপৰ অনুসৰণ কৰিম।
فَإِن لَّمْ يَسْتَجِيبُوا لَكَ فَاعْلَمْ أَنَّمَا يَتَّبِعُونَ أَهْوَاءَهُمْ وَمَن أَضَلُّ مِمَّنِ اتَّبَعَ هَوَاهُ بِغَيْرِ هُدًى مِّنَ اللَّهِ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ.
এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা সিহঁতে কেৱল নিজৰ কামনা বাসনাৰহে অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথ নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ'ব পাৰে? নিশ্চয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
وَلَقَدْ وَصَّلْنَا لَهُمُ الْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُونَ.
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এটাৰ পিছত এটাকৈ বাণী পৌঁছাই দিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ مِنْ قَبْلِهِ هُمْ بِهِ يُؤْمِنُونَ.
ইয়াৰ পূৰ্বে আমি যিসকলক কিতাপ প্ৰদান কৰিছিলো তেওঁলোকো ইয়াৰ প্ৰতি ইমান পোষণ কৰে।
وَإِذَا يُتْلَى عَلَيْهِمْ قَالُوا آمَنَّا بِهِ إِنَّهُ الْحَقُّ مِنْ رَبِّنَا إِنَّا كُنَّا مِنْ قَبْلِهِ مُسْلِمِينَ.
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, আমি ইয়াৰ ওপৰত ইমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।
أولئك يؤتون أجرهم مرتين بما صبروا ويدرؤون بالحسنة السيئة ومما رزقناهم ينفقون.
তেওঁলোকক দুবাৰকৈ প্ৰতিদান দিয়া হ'ব এই কাৰণে যে তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল লগতে তেওঁলোকে ভাল কামৰ দ্বাৰা বেয়া কামক প্ৰতিহত কৰে। এইদৰে আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে দান কৰে।
وَإِذَا سَمِعُوا اللَّغْوَ أَعْرَضُوا عَنْهُ وَقَالُوا لَنَا أَعْمَالُنَا وَلَكُمْ أَعْمَالُكُمْ سَلَامٌ عَلَيْكُمْ لَا نَبْتَغِي الْجَاهِلِينَ.
আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা বতৰা শুনা পায় তেতিয়া তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয়, আৰু কয় আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি সালাম, আমি মূৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ।
إنك لا تهدي من أحببت ولكن الله يهدي من يشاء وهو أعلم بالمهتدين
নিশ্চয় তুমি যাক ভাল পোৱা ইচ্ছা করিলে তাক সৎপথত আনিব নোৱাৰিবা, বরং আল্লাহে যাক ইচ্ছা করে তাকহে সৎপথ দেখুৱায়, আৰু সৎপথ অনুসারী সকলৰ বিষয়ে তেওঁই ভালকৈ জানে।
وقالوا إن نتبع الهدى معك نتخطف من أرضنا أولم نمكن لهم حرما آمنا يجبى إليه ثمرات كل شيء رزقا من لدنا ولكن أكثرهم لا يعلمون
আৰু সিহঁতে কয় আমি যদি তোমাৰ লগত সৎপথ অনুকৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ'ব, আমি সিহঁতৰ বাবে এটা নিৰাপদ হৰম প্ৰতিষ্ঠা কৰা নাইনে য'ত সকলো প্ৰকাৰৰ ফল মূল আমদানি হয়, আমি পতন কৰাৰ জীৱিকা স্বৰূপ, কিন্তু সিহঁতৰ সৰহভাগ মানুহে এই বিষয়ে নাজানে।
وَكَمْ أَهْلَكْنَا مِنْ قَرْيَةٍ بَطِرَتْ مَعِيشَتَهَا فَتِلْكَ مَسَاكِنُهُمْ لَمْ تُسْكَنْ مِنْ بَعْدِهِمْ إِلَّا قَلِيلًا فَتِلْكَ مَسَاكِنُهُمْ لَمْ تُسْكَنْ مِنْ بَعْدِهِمْ إِلَّا قَلِيلًا وَكُنَّا نَحْنُ الْوَارِثِينَ
আৰু আমি বহুতো এনেকুৱা জনপদক ধ্বংস কৰিছো যাৰ বাসিন্দাসকলে নিজৰ ভোগ সম্পদক লৈ অহংকাৰ কৰিছিল। এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ, সিহঁতৰ পিছত এই ঘৰ দুৱাৰবোৰত খুব কম মানুহে বসবাস কৰিছে, আমিয়ে চূড়ান্ত উত্তরাধিকারী অর্থাৎ প্রকৃত মালিক।
وما كان ربك مهلك القرى حتى يبعث في أمها رسولا يتلو عليهم آياتنا وما كنا مهلك القرى إلا وأهلها ظالمون
আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোন ৰাসূল প্ৰেৰণ নকৰাকৈ সিহঁতক ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, কোনো জনপদৰ অধিবাসীবিলাক জালিম নহ'লে আমি সিহঁতক ধ্বংস নকৰোঁ।
شيء فمتاع الحياة الدنيا وزينتها وما عند الله خير وأبقى أفلا تعقلون
আৰু তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰী আৰু সৌন্দৰ্য মাত্ৰ, আনহাতে আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে উত্তম আৰু স্থায়ী, তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?
أفمن وعدناه وعدا حسنا فهو لاقيه كمن متعناه متاع الحياة الدنيا ثم هو يوم القيامة من المحضرين
যাক আমি উত্তম পুরস্কারের প্রতিশ্রুতি দিছো তেও সেইটো পাবই, তেও সেই ব্যক্তির দরে নাকি যাক আমি পার্থিব জীবনের ভোগ সম্ভার দিছো তাৰপিছত কিয়ামতৰ দিনা সি হ'ব অপৰাধী হিচাপে উপস্থিত হোৱা লোকসকলৰ অন্তৰ্ভুক্ত।
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু সেই দিনা তেওঁ সিহঁতক মাতি ক'ব তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা সিহঁত ক'ত?
قال الذين حق عليهم القول ربنا هؤلاء الذين أغوينا أغويناهم كما غوينا تبرأنا إليك تبرأنا إليك ما كانوا إيانا يعبدون
زي هكذا رفرت حسنير باني حبوستو هيسي خيانتي كوبا هي أمار پتی بالو إيهوتي خي هكذا لو زي هكذا لك آمي بيبرانتو گوري سيلو آمي يهوتي بيبرانتو گوري سيلو جاري كوي آمي بيبرانتو هيسيلو تمار خمي پوت آمي خيانتي بيخيا دائم مكتتا غخنا گوري سيلو إيهوتي آمار إبارت كورا ناسيل
وقيل دعوا شركاءكم فدعوهم فلم يستجيبوا لهم ورأوا العذاب لو أنهم كانوا يهتدون
أرخيانتا كوا هبا تما لكا انخدار استفن کرا وپشت بروك ماتاسون تتا اخيانتا خي بروك ماتي با كنتو خي برو اخيانتا احبانات خوحاري ندي با أرخيانتا حستي دخا با هاي خيانت دين خط متون خلن كوري لهتن تنت اي دروبستا نخل هتن
ويوم يناديهم فيقول ماذا أجبتم المرسلين
ارو خي دين الله خيانت ماتي كبو تمالك رسول حقلو كي اتر ديسلا
فعميت عليهم الأنباء يومئذ فهم لا يتساءلون
كيدنا كيونتر برا حقل تتو بلوبتا هوا تتے كيونتا ازرا كيزنا خطبس قريبو نواربا
فأما من تاب وآمن وعمل صالحا فعسى أن يكون من المفلحين
এতেক যে ব্যক্তিয়ে তওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আশা কৰা যায় তেওঁ সাফল্য অর্জনকাৰী সকলৰ অন্তৰ্ভুক্ত হ'ব
وَرَبُّكَ يَخْلُقُ مَا يَشَاءُ وَيَخْتَارُ مَا كَانَ لَهُمُ الْخِيَرَةُ سُبْحَانَ اللَّهِ وَتَعَالَى عَمَّا يُشْرِكُونَ
আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা কৰে তাকেই মনোনীত কৰে ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই আল্লাহ পবিত্ৰ মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু ঊৰ্ধত
وربك يعلم ما تكن صدورهم وما يعلنون
আৰু তোমাৰ প্ৰতিপালকে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি ব্যক্ত কৰে
وهو الله لا إله إلا هو له الحمد في الأولى والآخرة وله الحكم وإليه ترجعون
تمام يا الله تمام بحيرا عنكم خدتو بس سنائي بيرتبية أرو آخرتات حقلو برخون خا تمام ري بيدهان تمام ري أرو تمالكو تمام بيني پتبورت تهبا
قل أرأيتم إن جعل الله عليكم الليل سرمدا إلى يوم القيامة من إله غير الله يأتيكم بضياء أفلا تسمعون
كوا تمالك بحبسانه راتير اندوكار جدي الله كيامت دبخ لكي استحي كوريديه তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে যিয়ে তোমালোকৰ বাবে দিনৰ পোহৰ আনি দিব পাৰিব তথাপিও তোমালোকে কর্ণপাত নকৰিবানে
قل أرأيتم إن جعل الله عليكم النهار سرمدا إلى يوم القيامة من إله غير الله يأتيكم بليل تسكنون فيه من إله غير الله يأتيكم بليل تسكنون فيه أفلا تبصرون
كوا تمالك ভাবিছানে আল্লাহ যদি দিন কিয়ামত দিবস লৈকে স্থায়ী কৰি দিয়ে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে যে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব যত তোমালোকে বিশ্রাম লোৱা তথাপিও তোমালোকে ভাবি নাছাবানে
وَمِن رَّحْمَتِهِ جَعَلَ لَكُمُ اللَّيْلَ وَالنَّهَارَ لِتَسْكُنُوا فِيهِ وَلِتَبْتَغُوا مِن فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
তেওঁ নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
اور خیتی نہ تو کھیوں تک باتی کو بو تمہوں لکے زیبرک مر انکھی بلی گننو کو رسلا کھیوں تکو
وَنَزَعْنَا مِن كُلِّ أُمَّةٍ شَهِيدًا فَقُلْنَا هَاتُوا بُرْهَانَكُمْ فَعَلِمُوا أَنَّ الْحَقَّ لِلَّهِ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ
আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম তোমালোকৰ প্ৰমাণ উপস্থিত কৰা তেতিয়া সিহঁতে জানিব পাৰিব যে উপাস্য হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যিবোৰক উপাস্য বুলি মিছা ৰটনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব
إن قارون كان من قوم موسى فبغى عليهم وآتيناه من الكنوز ما إن مفاتحه لتنوء بالعصبة أولي القوة إذ قال له قومه لا تفرح إن الله لا يحب الفرحين
নিশ্চয় কারণ আছিল মুসার সম্প্রদায়ভুক্ত কিন্তু সি সিহঁতৰ প্ৰতি অধ্যত্ব প্ৰকাশ কৰিছিল আমি তাক দান কৰিছিলো ইমান ধন ভণ্ডাৰ যে যাৰ চাবি বহন কৰিবলৈ এডল শক্তিশালী মানুহৰ পক্ষে কষ্টসাধ্য আছিল স্মৰণ কৰা যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল অহংকাৰ নকৰিবা নিশ্চয় আল্লাহে অহংকাৰকাৰী লোকসকলক পচন্দ নকৰে
وَابْتَغِ فِيمَا آتَاكَ اللَّهُ الدَّارَ الْآخِرَةَ وَلَا تَنْسَ نَصِيبَكَ مِنَ الدُّنْيَا وَأَحْسِن كَمَا أَحْسَنَ اللَّهُ إِلَيْكَ وَلَا تَبْغِ الْفَسَادَ فِي الْأَرْضِ إِنَّ اللَّهَ لَا يُحِبُّ الْمُفْسِدِينَ
আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আৱাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা তুমি অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়
قال إنما أوتيته على علم عندي أولم يعلم أن الله قد أهلك من قبله من القرون من هو أشد منه قوة وأكثر جمعا ولا يسأل عن ذنوبهم المجرمون
কি কলে এই সম্পদ মই মোৰ নিজৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো সি জনা নাছিল নে যে আল্লাহে তাৰ আগত বহুতো প্ৰজন্মক ধ্বংস কৰিছে যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ'ব
فخرج على قومه في زينته قال الذين يريدون الحياة الدنيا يا ليت لنا مثل ما أوتي قارون قال الذين يريدون الحياة الدنيا يا ليت لنا مثل ما أوتي قارون إنه لذو حظ عظيم
এতে কারণ তার সম্প্রদায়ের সম্মুখলৈ জাকজমকতারে উলাই আহিল যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক'লে, হাই, কাৰণক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ'লহেঁতেন নিশ্চয় সি মহাভাগ্যৱান।
وقال الذين أوتوا العلم ويلكم ثواب الله خير لمن آمن وعمل صالحا ولا يلقاها إلا الصابرون
আর যিহকলে জ্ঞান দান করা হৈছিল তেওঁলোকে কলে, ধিক তোমালোকৰ ওপৰত যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ পুৰস্কাৰেই হৈছে শ্ৰেষ্ঠ, আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনো সেইটো পুৰস্কাৰ
নাপায়। فما كان له من فئة ينصرونه من دون الله وما كان من المنتصرين
তার পিছত আমি কারণক তার প্রাসাদ সহ ভূগর্ভত পুতি পেলালো, তার সপক্ষে এনে কোনো দল নাছিল যে আল্লাহর শাস্তির পর তাক সহায় করিব, আনকি সি নিজেও নিজকে সহায় করিবলে সক্ষম নাছিল।
وأصبح الذين تمنوا مكانه بالأمس يقولون ويكأن الله يبسط الرزق لمن يشاء من عباده ويقدر يقولون ويكأن الله يبسط الرزق لمن يشاء من عباده ويقدر لولا أمن الله علينا لخسف بنا ويكأنه لا يفلح الكافرون
أرجوك لزيهم قلت أردر هو أركامنا كوريسيني সিহঁতে ক'বলৈ ধৰিলে, চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ'লহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফল কাম হ'ব নোৱাৰে।
تلك الدار الآخرة نجعلها للذين لا يريدون علوا في الأرض ولا فسادا والعاقبة للمتقين
ايتو آخرت الخي باخ جيتو امي نردهرتو کرو تاولو کرو بابه جيهو قل پتھویت اجوتو ارو بپرجو شستي کرو بو نمی سارے ارو خوبو بوری نام کبول متقیح قل رو بابه نردهرتو
من جاء بالحسنة فله خير منها ومن جاء بالسيئة فلا يجزى الذين عملوا السيئات إلا ما كانوا يعملون
جيا حد کر ملوئي اپسطد حبا تار بابا ایسا تات کوئی اتم پودی دان ارو جيا احد کر ملوئي اپسطد حبا তেন্তে সিহঁতক কেৱল সেই অসৎ কৰ্ম অনুপাতে শাস্তি দিয়া হ'ব যিখিনি সিহঁতে কৰিছে।
ইন্নাল্লাযী ফাৰাদা আলাইকাল কুৰআনা লাৰাদ্দুকা ইলা মাআদ কুল ৰব্বী আ'লামু মান জাআ বিল হুদা ওয়া মান হুৱা ফী ضালালিম মুবীন
নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰাণক বিধানস্বৰূপে দান কৰিছে নিশ্চয় তেওঁ তোমাক উভতাই আনিব প্ৰত্যাৱৰ্তন স্থললৈ। কোৱা, মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে।
إليك الكتاب إلا رحمة من ربك فلا تكونن ظهيرا للكافرين
আৰু তুমি আশা কৰা নাছিলা যে তোমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰা হ'ব, এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহহে, গতিকে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ'বা।
ولا يصدنك عن آيات الله بعد إذ أنزلت إليك وادع إلى ربك ولا تكونن من المشركين
আর তোমার প্রতি আল্লাহর আয়াতসমূহ অবতীর্ণ হওয়ার পিছত সিহঁতে যেন তোমাক কোনো মতে তাৰ পৰা বিৰত ৰাখিব নোৱাৰে তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনো মতে মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহবা
ولا تدع مع الله إلها آخر لا إله إلا هو كل شيء هالك إلا وجهه له الحكم وإليه ترجعون
তুমি আল্লাহৰ সৈতে আন কোন উপাস্যক নামাতিবা তেওঁৰ বাহিৰে আন কোন সত্য উপাস্য নাই আল্লাহৰ সত্যৰ বাহিৰে সকলো বস্তুৱে ধ্বংস হ'ল বিধান কেৱল তেওঁৰেই আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ'ব